ভাৰত আৰু মৰিছাছে দেশ দুখনৰ মাজৰ কৌশলগত সহযোগিতা উন্নীত কৰাৰ উদ্দেশ্যে 8খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। বৈমানিক উন্নয়ন সংস্থাই লঘু যুঁজাৰু বিমান তেজসৰ পৰা আকাশমাৰ্গৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা অস্ত্ৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। 2030 চনৰ ভিতৰত দেশত 6G সেৱা উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু মৰিছাছে দেশ দুখনৰ মাজৰ কৌশলগত সহযোগিতা উন্নীত কৰাৰ উদ্দেশ্যে স্থানীয় মুদ্ৰাৰে বন্দোবস্তী ব্যৱস্থা, ঋণ সুবিধা, কূটনীতিবিদসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী, অসামৰিক বাণিজ্যিক মালবাহী জাহাজৰ আহ যাহ আৰু পৰিচয় সম্পৰ্কীয় তথ্যৰ আদান প্ৰদান, বিত্তীয় অপৰাধ প্ৰতিহতকৰণ, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীৰ ক্ষেত্ৰৰ সহযোগিতা, সুশাসনৰ বাবে চৰকাৰী বিষয়াৰ প্ৰশিক্ষণ সম্পৰ্কীয় 8খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী নাভিচন্দ্ৰ ৰামগুলামৰ মাজত কালি হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া মৰিছাছ ভ্ৰমণৰ কালি অন্তিম দিনা মৰিছাছৰ চৌদে মাৰ্চত আয়োজিত ৰাষ্ট্ৰীয় দিৱস উদযাপন কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানতে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখলে শ্ৰীমোদীক ভাৰত মৰিছাছ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ বাবে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰেণ্ড কমাণ্ডাৰ অব দ্য অৰ্ডাৰ অব দ্য ষ্টাৰ এণ্ড কি অব দ্য ইণ্ডিয়ান অ'চিয়ান GCSK প্ৰদান কৰে। মৰিছাছৰ সৰ্বোচ্চ অসামৰিক সন্মান GCSK লাভ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে হৈছে প্ৰথমগৰাকী ভাৰতীয়। মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীৰ কুচকাৱাজত নৌসেনাৰ এটি দলেও অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিছাছৰ পবিত্ৰ গংগা তালাও দৰ্শন কৰি প্ৰাৰ্থনা কৰাৰ লগতে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমৰ পৰা লৈ যোৱা পবিত্ৰ জলো তালাওত অৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৰিছাছৰ সফল ভ্ৰমণ সামৰি ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। অসম ভ্ৰমণকালত শ্ৰীশ্বাহে নিখিল বড়ো ছাত্ৰ সন্থা এপছুৰ বাৰ্ষিক সন্মিলনসহ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীশ্বাহে পৰহিলৈ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ দেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। তাত মন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিৰগৰ জোখাওচঙলৈ স্থানান্তৰিত অনুষ্ঠানত ভাগ ল'ব। যোৱা বৰ্ষৰ 23 অক্টোবৰত নতুন দিল্লীত মিজোৰাম চৰকাৰ আৰু আছাম ৰাইফলছে বাহিনীটোৰ ঘাটি আইজলৰ পৰা জোখাওচঙলৈ স্থানান্তৰিত কৰাৰ বাবে চুক্তি সম্পাদন কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হ'ব আৰু সন্ধিয়া গুৱাহাটীৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে নতুন ফৌজদাৰী আইন 3খনৰ সন্দৰ্ভত বৈঠকত মিলিত হ'ব। শ্ৰীশ্বাহে 16 মাৰ্চত কোকৰাঝাৰৰ ডোটমাত হ'বলগীয়া এপছৰ অধিৱেশনত অংশগ্ৰহণ কৰিব। কোকৰাঝাৰৰ কাৰ্যসূচী সামৰি 16 মাৰ্চৰ বিয়লি তেওঁ নতুন দিল্লীলৈ বুলি উভতি যাব। বৈমানিক উন্নয়ন সংস্থাই লঘু যুঁজাৰু বিমান তেজসৰ পৰা আকাশমাৰ্গৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা অস্ত্ৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কালি ওড়িশাৰ চান্দিপুৰ উপকূলৰ পৰা এই পৰীক্ষা সম্পন্ন কৰা হয়। পৰীক্ষণ কালত ক্ষেপণাস্ত্ৰবিধে আকাশমাৰ্গৰ লক্ষ্যত নিখুঁতভাৱে আঘাত আনে আৰু উপ প্ৰণালীসমূহে অভিযানৰ মান আৰু উদ্দেশ্য পূৰণ কৰে। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOই বিকশাই তোলা এই ক্ষেপণাস্ত্ৰবিধ 100 কিলোমিটাৰৰো অধিক দূৰত্বৰ পৰা লক্ষ্যত আঘাত আনিবলৈ সক্ষম হ'ব আৰু উন্নত দিক নিৰ্ণয় সমৰ্থৰে ই সুসজ্জিত। ক্ষেপণাস্ত্ৰবিধ ইতিমধ্যে বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। এই পৰীক্ষা লঘু যুঁজাৰু বিমান তেজসৰ MKA-1 শ্ৰেণীত ক্ষেপণাস্ত্ৰবিধ অন্তৰ্ভুক্ত কৰাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সফল পৰীক্ষণৰ বাবে DRDO, বায়ুসেনা, বৈমানিক উন্নয়ন সংস্থা, হিন্দুস্তান এৰোনটিক্স লিমিটেড আৰু পৰীক্ষণ প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাইছে। কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি তথা ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় বজাৰত প্ৰৱেশ কৰিবলৈ সাজু হোৱা স্পেচ এক্সৰ ষ্টাৰলিংকক আদৰণি জনাইছে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰত্যন্ত অঞ্চলৰ ৰেল প্ৰকল্পসমূহৰ বাবে ষ্টাৰলিংক যথেষ্ট উপযোগী হ'ব। দেশৰ আগশাৰীৰ দুটাকৈ দূৰসংযোগ প্ৰতিষ্ঠানে ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱাৰ বাবে স্পেছ এক্সৰ সৈতে অংশীদাৰিত্ব ঘোষণা কৰাৰ সময়তে মন্ত্ৰীগৰাকীৰ এই মন্তব্য গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। যোগাযোগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ পেম্মা স্বানী চন্দ্ৰশেখৰ প্ৰকাশ কৰিছে যে আন্তৰ্জাতিক পৰ্যায়ত 6G প্ৰযুক্তিৰ বিকাশৰ কাম চলি আছে আৰু 2030 বৰ্ষৰ ভিতৰত এই সুবিধা উপলব্ধ হোৱাৰ আশা কৰা হৈছে। লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2023 বৰ্ষৰ মাৰ্চ মাহত ভাৰতবৰ্ষৰ 6G ভিজন ডকুমেণ্ট প্ৰকাশ কৰিছিল, যাৰ জৰিয়তে 2030 চনলৈ 6G সেৱাৰ আৰ্হি, বিকাশ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষক অন্যতম ৰূপে প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰা হৈছে। তেওঁ লগতে প্ৰকাশ কৰে যে দূৰসংযোগ বিভাগে ঘৰুৱা উদ্যোগ, শিক্ষাবিদ, ৰাষ্ট্ৰীয় গৱেষণাৰ প্ৰতিষ্ঠান আৰু মান সংস্থাসমূহৰ সৈতে লগ লাগি ভাৰত 6G জোট গঠনৰ পথ প্ৰশস্ত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ সামগ্ৰিক তথা দীৰ্ঘস্থায়ী উন্নয়নৰ স্বাৰ্থত সমাজৰ বঞ্চিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ উন্নতি সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ 72 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অধ্যক্ষতা কৰি কালি তেওঁ এইদৰে মত প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সংবেদনশীলতাৰ লগতে ৰাষ্ট্ৰৰ প্ৰতি প্ৰেমৰ মনোভাৱ থকা উচিত। শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকক ইতিবাচক মনোভাৱ পোষণ কৰি ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পৰাকৈ প্ৰযুক্তিৰ অগ্ৰগতিৰ সৈতে নিজকে খাপ খুৱাই আগবাঢ়িবলৈ শ্ৰীমতী মুৰ্মুৱে পৰামৰ্শ দিয়ে। এই সমাৱৰ্তন অনুষ্ঠানত হাৰিয়ানাৰ ৰাজ্যপাল বন্দাৰু দত্তাত্ৰেয়, পাঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সৈনিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দেশৰ শিক্ষা মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ যুৱ লেখকসকলৰ মাৰ্গদৰ্শনৰ আঁচনি প্ৰধানমন্ত্ৰী যুৱা আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনৰ লেখকসকলৰ বাবে সৰ্বভাৰতীয় প্ৰতিযোগিতাৰ আয়োজন কৰিছে। 10 এপ্ৰিললৈ মাইগভ ৱেবছাইটত আয়োজিত এই প্ৰতিযোগিতাৰ মাধ্যমেৰে 50 গৰাকী যুৱ লেখকক বাছি উলিওৱা হ'ব। আঁচনিখনৰ জৰিয়তে দেশত পঢ়া লিখা আৰু গ্ৰন্থ সংস্কৃতিৰ প্ৰসাৰৰ লক্ষ্য লোৱা হৈছে। গ্ৰহণ কৰা প্ৰস্তাৱসমূহ উচ্চ শিক্ষা বিভাগে অহা এপ্ৰিল মাহত মূল্যায়ন কৰিব। আঁচনিখনৰ অধীনত নিৰ্বাচিত 30 বছৰৰ অনুৰ্ধৰ লেখকসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে চুবুৰীয়া ৰাষ্ট্ৰসমূহক দুৰ্যোগৰ সময়ত সহায় আগবঢ়োৱাত ভাৰত সদায় আগৰণুৱা। কালি নতুন দিল্লীত মাডাগাস্কাৰৰ ৰাষ্ট্ৰীয় সদনৰ অধ্যক্ষ জাষ্টিন টকেলি নেতৃত্বত অহা এটা সংসদীয় প্ৰতিনিধি দলৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত শ্ৰীবিৰলাই এইদৰে প্ৰকাশ কৰে। আমাৰ দেশে মাডাগাস্কাৰক বিশেষ আৰু নিৰ্ভৰযোগ্য মিত্ৰৰূপে গণ্য কৰে বুলিও শ্ৰীবিৰলাই উল্লেখ কৰে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে মঙলবাৰে গুৱাহাটীত জৰ্জ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত শ্বিলং লাজং ফুটবল ক্লাবক 1-0 গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই ইয়াৰ পূৰ্বে সোমবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত গ্ল'বেল ফুটবল ক্লাবক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। মহিলা প্ৰিমিয়াৰ লীগৰ এলিমিনেটৰ খেলখনত আজি মুম্বাই ইণ্ডিয়ানছ গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাইৰ ব্ৰবৰ্ণ ষ্টেডিয়ামত খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। পইণ্ট তালিকাৰ শীৰ্ষত থকা দিল্লী কেপিটেলছে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে। তালিকাৰ দ্বিতীয় স্থানত মুম্বাই ইণ্ডিয়ানছ আৰু তৃতীয় স্থানত থকা গুজৰাট জায়েণ্টছে কাইলৈ এলিমিনেটৰ খেলখনৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব। অহা 15 মাৰ্চত একে ষ্টেডিয়ামতে মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেল খেলখন খেলোৱা হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধানমন্ত্ৰীকেইটা পুনৰ এবাৰ। ভাৰত আৰু মৰিছাছে দেশ দুখনৰ মাজৰ কৌশলগত সহযোগিতা উন্নীত কৰাৰ উদ্দেশ্যে 8খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3-দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। বৈমানিক উন্নয়ন সংস্থাই লঘু যুঁজাৰু বিমান তেজসৰ পৰা আকাশমাৰ্গৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা অস্ত্ৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। 2030 চনৰ ভিতৰত দেশত 6G সেৱা উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত।